এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনিৰ বাতৰিৰ সৈতে মই ডলি দেৱী। নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নতুন দিনৰ আলাপ শীৰ্ষক এটা অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুকলি বাৰ্তালাপত ভাগ লয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই অনুষ্ঠানত 2024 বৰ্ষত তেওঁৰ চৰকাৰখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ খতিয়ান দাঙি ধৰে। তেওঁ কয় যে ৰাজ্যখনক সেউজীয়া ইন্ধনযুক্ত ৰাজহুৱা পৰিবহণ খণ্ডলৈ পৰিৱৰ্তন কৰাৰ আঁচনিৰ অংশ হিচাপে আজি গুৱাহাটীৰ খানাপাৰাৰ আন্তঃৰাজ্যিক মিনি বাছ আস্থান তেওঁ 56খন বৈদ্যুতিক বাছ ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। অচিৰে আৰু 100খন এনে বাছ ৰাজ্যখনত প্ৰৱৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 2026 চনৰ ভিতৰত সেউজীয়া পৰিবহণ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত অসম দেশৰ 6ষ্ঠখন ৰাজ্যৰূপে পৰিগণিত হ'ব বুলি ড০ শৰ্মাই মন্তব্য কৰে। সাম্প্ৰতিক ভূটান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভূটানৰ জলশক্তি ব্যৱহাৰ কৰি 120 মেগাৱাট ক্ষমতাসম্পন্ন দুটা জলবিদ্যুৎ প্ৰকল্প অসম চৰকাৰে নিৰ্মাণ কৰাত দেশখনৰ চৰকাৰে অনুমোদন দিছে। অসম শক্তি বিতৰণ নিগমে চলিত বিত্তীয় বছৰত 60 কোটি টকা লাভ অৰ্জন কৰিবলৈ সমৰ্থ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই লাভৰ ধনেৰে অহা এপ্ৰিল মাহৰ পৰা বিদ্যুৎ মাচুল প্ৰতি ইউনিটত 1.5 টকাকৈ হ্ৰাস কৰা হ'ব। ৰাজ্য চৰকাৰে অতিৰিক্ত ঋণ লৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয় যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন সমানুপাতিক হিচাপেহে ৰাজ্য চৰকাৰে ঋণ লৈছে। 2014 চনলৈকে থকা অসম চৰকাৰৰ ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰেল যোগাযোগ অধিক সুচল কৰাৰ বাবে ভাৰতীয় ৰেলৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত এখন নতুন জনশতাব্দী এক্সপ্ৰেছ প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পৰহিলৈ 3 জানুৱাৰীত গুৱাহাটীত এই ৰেলগাড়ীখনৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ইয়াৰ লগতে ৰেলমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া আৰু নাহৰলাগুনৰ মাজত চলাচল কৰিবলগীয়া নতুন এক্সপ্ৰেছ ৰেলগাড়ীখনৰো যাত্ৰাৰ শুভাৰম্ভ কৰিব। গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত চলাচল কৰিবলগীয়া যাত্ৰীবাহী ৰেলগাড়ীখনো মন্ত্ৰীগৰাকীয়ে পতাকা জোকাৰি শুভাৰম্ভ কৰিব। একেদিনাই মন্ত্ৰীগৰাকীয়ে তেতেলিয়াত নিৰ্মাণ কৰা এখন পথ অভাৰব্ৰিজো উদ্বোধন কৰিব। ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি বিভাগৰো মন্ত্ৰী বৈষ্ণৱে সেইদিনাই ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ইয়াৰ পাছত তথ্য আৰু সম্প্ৰচাৰ বিভাগৰো মন্ত্ৰী বৈষ্ণৱে ভাৰ্চুৱেল ব্যৱস্থাৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নৱনিৰ্মিত FM ট্ৰান্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মন্ত্ৰীগৰাকীয়ে দুপৰীয়াৰ ভাগত জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ উদ্যোগৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিব। আবেলি তেওঁ উত্তৰ পূব সীমান্ত ৰেলৱেৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে অঞ্চলটোৰ ৰেল যোগাযোগ ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনা পুৱাৰ ভাগতে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনৰ সমীপৰ GS ৰোডৰ ওপৰত প্ৰায় 16,67,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেতুখন উদ্বোধন কৰে। গুৱাহাটী ৰেল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিবলগীয়া এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এক্সেলেটৰৰ সুবিধা ৰখা হৈছে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ভাৰত ৰত্ন সন্মানেৰে সন্মানিত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ সমাধি শান্তিস্থলত 1,26,00,000 টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা বৰদলৈদেৱৰ এটা আৱক্ষ প্ৰতিমূৰ্তি আৰু নতুন পুথিভঁৰাল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ পাছত গুৱাহাটীৰ খানাপাৰাত 12 কোটি টকাৰে নিৰ্মাণ কৰা আন্তঃৰাজ্যিক মিনি বাছ আস্থানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ লগতে আজি অনুষ্ঠানতে তেওঁ 56খন নতুন বৈদ্যুতিক বাছৰো যাত্ৰাৰ শুভাৰম্ভ কৰে। কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। পুৱাৰ ভাগত ক্লাবৰ সভাপতি ৰবীন গোস্বামীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে 72 বছৰ গৰকা ক্লাবটোৱে জিলাখনৰ সামাজিক সাংস্কৃতিক দিশত উল্লেখযোগ্য বৰঙণি যোগাই আহিছে। দিৱসৰ অংশ হিচাপে ডিফুৰ সমীপৰ লাংমিলি গাঁৱৰ বাসিন্দাসকলৰ মাজত ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। সন্ধিয়াৰ ভাগত ক্লাবৰ চৌহদত বন্তি প্ৰজ্বলন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ইংৰাজী নৱবৰ্ষ 2025ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত নৱবৰ্ষ উদযাপনৰ উৎসাহ উদ্দীপনাই বিৰাজ কৰে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশীষ ল'বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। শিৱসাগৰ জিলাতো ৰাইজে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে নৱবৰ্ষ উদযাপন কৰে। শিৱসাগৰ নগৰৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ বাকৰি তলাতল ঘৰ প্ৰাংগণ আদিৰ লগতে দিচাংমুখ দিশৌমুখৰ বনভোজস্থলীসমূহত ব্যাপক জনসমাগম দেখা যায়। জিলাখনৰ মন্দিৰ মছজিদ গীৰ্জাসমূহত নেদেখাজনৰ আশীষ ল'বলৈ পুৱাৰে পৰা বহু লোকে ভিৰ কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, ধেমাজি আৰু লখিমপুৰ জিলাৰ বিভিন্ন মঠ মন্দিৰ আৰু পৰ্যটনস্থলীসমূহত আজি পুৱাৰে পৰা জনসাধাৰণৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ দেৱালয়, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰৰ উপৰি অন্যান্য মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত বহু লোক সমবেত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45